আমি বল ঠাকুর।
দাদা, মই কৈ আছো শিল্পী।
ক হেৰি কি কচোন, কি খবৰ?
আছো আছো, ভালে আছো। এই আজি বোলে তেওঁ কিবা এচিৰ কথা ক'লে, বোলো কি হৈছে?
এচি এটা আছে ৰ, মই তাকে এড্ৰেছটো মই দিম। 14,000 টকাতে সি এইটো এচি পাই যাব। এইটো বঢ়িয়া এচি, নতুনে হৈ আছে। এইটো যে হেৰি তোৰ এইটো কি ৰাজগড়ৰ বিহুতলি, যে বিহুতলি পোৱাৰ আগতে 8 পিচেৰে সোমাই গ'লে এই ৰাস্তাটো যে আছে, তাতে প্ৰথম ছেকেণ্ড ঘৰটোৰ ওপৰ তলাত এটা বিল্ডিং আছে। এই ল'ৰাটো ডিব্ৰুগড়ৰ ল'ৰা, তাৰ নম্বৰটো মই বিচাৰি ওলাব লাগিব। সি বিক্ৰী কৰিব চেষ্টা কৰিছে, বিক্ৰী কৰিব পৰা নাই। এইটো নতুন এচি হয়, কোপাৰৰ এচি। মই 14,000, এইটো 14,000তে ডিল হৈ গৈছে, কিন্তু মই নিকিনিলোঁ, কাৰণ মোৰ দৰকাৰ নাই নহয়। সেই এইটো হেৰি আমাৰ এই উলুবাৰী চাৰিআলিত হেৰি আছে নহয়, সি আহি লগাই দিব। তাৰে লগৰ কাৰণে আৰু 5,000 টকা ল'ব। 20,000ৰ ভিতৰত ধুনীয়া এচি হৈ যাব, গোটেই ৰুমটো এনেকুৱা জেগাত লগাবি, ইটো ৰুমৰ পৰা সিটো ৰুমলৈ সোমাব, বঢ়িয়া এচি হয়।
তাকেতো, এতিয়া আৰু পটককে ইমান পইচা নাই নহয়, কিনিবলৈতো বিৰাট মন আছে।
ঠিক আছে, মই দিম, মই অলপ পইচা দিম, মই অলপ পইচা দিম, একো চিন্তা। তই যদি কিনিব, তই যা, তই প্ৰথমতে মই ফোন নম্বৰটো বিচাৰি ওলাওঁ, তই যা, এচিটো আছে কি নাই তই ঠিক কৰ, মই ফটোখিনিও পঠাই দিম, সেইটো ফটোখিনিও পঠাই দিম, তোলৈ পঠাই দিম, তই চা সেইটো কোম্পানীত এচিটো আছে কি নাই। আছে যদি তাতে সেই হেৰিত যায় সি চাই লওক, তাৰপিছত মই অলপ পইচা দি ওলাম, মোক আস্তে আস্তে পইচাটো দি দিবি তই, যেনেকৈ চকীখনৰ পইচা দিছ। সেই এতিয়াতো এতিয়া 4-5 মাহ হৈ গ'ল না, 4 মাহ হৈ গ'লতো। এতিয়া সি, মই জানো সি বিক্ৰী কৰিব নোৱাৰে, তাতে কোনো এচি কিনো তাৰ নাই। গতিকে মই ফটোকেইটা পঠাই দিম তোক, তই জেগাটো গম পাই যাবি, আৰু লোকেশ্যনটো মই পঠাই দিম, তই চাই তাক পঠাবি, তাক সি চাই ল'ব।
দিয়কচোন বাৰু।
অ'কে, বাই।